এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, নতুন দিল্লীত উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাৎ, 10খন ৰাজ্যৰ 24খন ৰাজ্যসভা আসনৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি, ৰাজ্যজুৰি শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক জয়ন্তী পালন আৰু মানস ৰাষ্ট্ৰীয় উদ্যানৰ 2025-26 পৰ্যটন বৰ্ষৰ বাবে ৰিভাৰ ৰাফটিং আৰু হাতী চাফাৰী বন্ধ। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক নতুন দিল্লীত সাক্ষাৎ কৰি ৰাজ্যখনৰ বিকাশৰ গতি সম্পৰ্কে অৱগত কৰে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নিজৰ সততা আৰু নিষ্ঠাৰে জনসেৱাৰ ক্ষেত্ৰত নজিৰ সৃষ্টি কৰা ৰাধাকৃষ্ণনক সাক্ষাৎ কৰাটো এটা শিক্ষণৰ অভিজ্ঞতা বুলি ক'ব পাৰি। মুখ্যমন্ত্ৰীয়ে অনাগত সময়তো উপ ৰাষ্ট্ৰপতিগৰাকীৰ পৰামৰ্শ আৰু সহযোগিতা কামনা কৰে। ইপিনে ৰাজ্যখনক দেশৰ ক্ৰীড়াৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা কামনা কৰিছে। মুখ্যমন্ত্ৰীয়ে আজি কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ তথা যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডাভিয়াক সাক্ষাৎ কৰি অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত আলোচনা কৰে। সামাজিক মাধ্যম এক্সত দিয়া বাৰ্তাত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বিজেপিয়ে সেৱা প্ৰথম মনোভাৱেৰে কাম কৰি আহিছে। ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী মাণ্ডাভিয়াৰ জন্মদিন উপলক্ষে তেওঁৰ বাসগৃহত সাক্ষাৎ কৰি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নৰ সৈতে জড়িত বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰে। উল্লেখযোগ্য যে অসম চৰকাৰে ৰাজ্যখনৰ ক্ৰীড়া আন্তঃগাঁথনি বিকাশ কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি চলাইছে। তদুপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ক্ৰীড়া প্ৰতিভা বিকশাই তোলাৰ বাবেও চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। 10খন ৰাজ্যৰ 24খন ৰাজ্যসভা আসনৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হৈছে। অন্ধ্ৰপ্ৰদেশ, গুজৰাট আৰু কৰ্ণাটকৰ 4খনকৈ, ৰাজস্থান আৰু মধ্যপ্ৰদেশত 3খন, ঝাৰখণ্ডত 2খন, মণিপুৰ, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ 1খনকৈ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। চলিত মাহত ৰাজ্যসভাৰ সদস্য হিচাপে কাৰ্যকাল সম্পূৰ্ণ হ'বলগীয়া নেতাসকলৰ ভিতৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা জে ডি এছৰ নেতা এইচ ডি দেৱেগৌড়া, কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ নেতা জৰ্জ কুৰিয়ান আৰু ৰৱনীত সিং, ৰাজ্যসভাৰ বিৰোধী পক্ষৰ নেতা তথা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে অন্যতম। ৰাজ্যসভাৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ আজিৰে পৰা 8 জুনলৈ দাখিল কৰিব পাৰিব। 18 জুনত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু সেইদিনাই ভোটগণনা কৰা হ'ব। ৰাজ্যজুৰি আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে পবিত্ৰ পৰিৱেশে বিৰাজ কৰিছে। সত্ৰ নামঘৰসমূহত ভকত আৰু আইসকলে নাম প্ৰসংগৰে মুখৰ কৰি তুলিছে। গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহত নৈমিত্তিক প্ৰসংগৰ লগতে ভাগৱত ভ্ৰমণ, ধৰ্মালোচনা সভা আদি অনুষ্ঠিত হৈছে। শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা স্থাপিত বৰপেটা সত্ৰত এই আবিৰ্ভাৱ মহোৎসৱ উলহ মালহেৰে আয়োজন কৰা হৈছে। পাঠশালা শিক্ষাপীঠ আদৰ্শ বুনিয়াদী হাইস্কুলতো আজি মহাপুৰুষজনৰ আবিৰ্ভাৱ তিথি পালন কৰা হয়। এই উপলক্ষে বিদ্যালয়খনৰ সহকাৰী প্ৰধান শিক্ষক জগদীশ চন্দ্ৰ ৰয়ে গুৰুজনাৰ প্ৰতিচ্ছবিত চাকি ধূপ প্ৰজ্বলন কৰে। ইয়াৰ পাছতে বিদ্যালয়ৰ শিক্ষক, কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকলে গুৰুজনাৰ প্ৰতিচ্ছবিত সেৱা জনায়। বিদ্যালয়খনৰ অসমীয়া বিভাগৰ শিক্ষক নৱজিৎ চৌধুৰীয়ে মহাপুৰুষজনাৰ কৰ্মজীৱন আৰু সাহিত্যৰাজিত আলোকপাত কৰে। মহাপুৰুষজনাৰ জয়ন্তী উপলক্ষে ষষ্ঠৰ পৰা দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ মাজত মহাপুৰুষ মাধৱদেৱ বিষয়ক ৰচনা প্ৰতিযোগিতাও অনুষ্ঠিত হয়। প্ৰতিটো শ্ৰেণীৰ ভিতৰত প্ৰথম, দ্বিতীয় আৰু তৃতীয় এই 3টা স্থান লাভ কৰা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীকে পুৰস্কাৰ প্ৰদান কৰাৰ কথা আমাৰ সংবাদদাতাই জানিবলৈ দিছে। ধুবুৰী জিলাতো আজি শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ অনুষ্ঠিত হৈছে। এই উদ্দেশ্যে পুৱাৰে পৰা গোলকগঞ্জৰ ৰামৰাইকুটি সত্ৰত ভালেসংখ্যক লোক সমবেত হৈ বিভিন্ন কাৰ্যসূচীৰে গুৰুজনাৰ স্মৃতিক স্মৰণ কৰিছে। জিলাখনৰ চাপতগ্ৰামৰ লীলানন্দ পাগলাবাবাৰ আশ্ৰমতো এই মহোৎসৱ অনুষ্ঠিত হৈছে। বটদ্ৰৱা থান আৰু মাজুলীৰ সত্ৰসমূহতো গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। গুৱাহাটী মহানগৰীৰ নামঘৰসমূহত আজি পুৱাৰে পৰা নাম কীৰ্তনৰ আয়োজন কৰা হৈছে। বামুনী মৈদামৰ শ্ৰীমন্ত শংকৰদেৱ সমাজ কীৰ্তন ঘৰত ভকত বৈষ্ণৱসকলে পুৱাৰে পৰা নাম পৰিৱেশন কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মহাপুৰুষজনৰ আবিৰ্ভাৱ তিথি উপলক্ষে গুৰুজনাক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে জ্ঞান, ভক্তি আৰু মানৱতাৰ অমৃতবাণীৰে যুগে যুগে পথ প্ৰদৰ্শন কৰি থকা মহাপুৰুষজনা আমাৰ জাতীয় জীৱনৰ প্ৰেৰণাৰ অমল উৎস। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আবিৰ্ভাৱ তিথি উপলক্ষে গুৰুজনালৈ সেৱা জনাইছে। সামাজিক মাধ্যমযোগে দিয়া বাৰ্তাত শ্ৰী সোণোৱালে ভক্তি, মানৱতা, সমতা আৰু ভাতৃত্ববোধৰ আদৰ্শেৰে মহাপুৰুষজনাই জাতি বৰ্ণ ধৰ্মৰ সীমা অতিক্ৰমী সমন্বিত সমাজ গঢ়াৰ পথ নিৰ্দেশ দিছিল বুলি উল্লেখ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই ইতিমধ্যে গৃহ তালিকা আৰু গৃহ পিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ চলি আছে। চিৰাং জিলাত আজি আসন্ন লোকপিয়লৰ বাবে 3-দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হয়। লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ অধীনত গৃহ তালিকা আৰু গৃহ পিয়লৰ ধাৰণা, পদ্ধতি আৰু কাৰ্যকৰী নিৰ্দেশনাৰ সৈতে বিষয়াসকলক পৰিচিত কৰাৰ উদ্দেশ্যে এই প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে। জিলাখনক 6টা লোকপিয়ল কেন্দ্ৰত বিভক্ত কৰা হৈছে। ইয়াৰে বিজনী, চিডলী আৰু বেংটল গ্ৰামাঞ্চলক সামৰি লোৱাৰ বিপৰীতে বিজনী, বাসুগাঁও আৰু কাজলগাঁৱে চহৰ অঞ্চলক সামৰি লৈছে। উল্লেখযোগ্য যে ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে সকলো ধৰণৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ইয়াৰ বাবে ইতিমধ্যে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এইবাৰৰ লোকপিয়লত স্বগণনাৰো বিকল্প ব্যৱস্থা কৰা হৈছে। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। মানস ৰাষ্ট্ৰীয় উদ্যানৰ 2025-26 পৰ্যটন বৰ্ষৰ বাবে আজি ৰিভাৰ ৰাফটিং আৰু হাতী চাফাৰী বন্ধ হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ বিষয়া প্ৰাঞ্জল তালুকদাৰে এই কথা সদৰি কৰে। পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত এই ব্যৱস্থা বন্ধ থাকিব বুলি তেওঁ কয়। অহা 25 জুনলৈ পৰ্যটকসকলে ৰাষ্ট্ৰীয় উদ্যানখনত জীপ চাফাৰী কৰিব পাৰিব। উদ্যানখনলৈ এইবাৰৰ পৰ্যটন বৰ্ষত 62,000ৰো অধিক পৰ্যটকৰ আগমন ঘটিছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। বড়োলেণ্ড বিশ্ববিদ্যালয়ত সমৰ্থ মডিউল আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 বিষয়ক লৈ আয়োজন কৰা 3-দিনীয়া শিক্ষক সন্মিলনৰ আজি সামৰণি পৰে। বড়োলেণ্ড বিশ্ববিদ্যালয় আৰু BTC শিক্ষা বিভাগৰ যুটীয়া উদ্যোগত অনুষ্ঠিত এই প্ৰশিক্ষণ তথা কৰ্মশালাখনৰ মূল লক্ষ্য আছিল অংশগ্ৰহণকাৰীসকলক সমৰ্থ মডিউলৰ জৰিয়তে পৰিচয় কৰোৱাৰ লগতে শিক্ষক তথা শৈক্ষিক প্ৰশাসকসকলক ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ৰূপায়ণৰ বিভিন্ন দিশসমূহ আলোচনা কৰিবলৈ এখন মঞ্চ প্ৰদান কৰা। দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মানসিক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি তিতাবৰ সমজিলা প্ৰশাসনৰ উদ্যোগত তিতাবৰ টাউন হাইস্কুলত মানসিক স্বাস্থ্য আৰু চাপ নিয়ন্ত্ৰণ সন্দৰ্ভত এটা কাৰ্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানত তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ সুদীপ্ত বৰাই মানসিক স্বাস্থ্যৰ বিভিন্ন দিশ সম্পৰ্কে বক্তব্য আগবঢ়ায়। ছাত্ৰ ছাত্ৰীসকলক মানসিক স্বাস্থ্যৰ বিষয়ে মুকলিকৈ আলোচনা কৰিবলৈও আজিৰ অনুষ্ঠানত উৎসাহিত কৰা হয়। যোৰহাট প্ৰেছ ক্লাবৰ উদ্যোগত বিশেষজ্ঞ চিকিৎসক ডাঃ হিমাংশু শৰ্মাৰ সহযোগত আজি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু সজাগতা অনুষ্ঠানৰ আয়োজন কৰা হয়। যোৰহাট প্ৰেছ ক্লাবত অনুষ্ঠিত এই শিবিৰত যকৃতৰ কেইবাটাও পৰীক্ষা বিনামূলীয়াকৈ কৰোৱা হয়। এই পৰীক্ষাৰ ৰিপৰ্টসমূহ পৰ্যালোচনা কৰি বিশেষজ্ঞ চিকিৎসকগৰাকীয়ে পৰামৰ্শ আগবঢ়োৱাৰ লগতে ল'বলগীয়া সাৱধানতা সম্পৰ্কেও উপস্থিত ৰাইজক পৰামৰ্শ প্ৰদান কৰে। দেশৰ 4খন মুখ্য চহৰত 19 কিলোগ্ৰাম ওজনৰ ব্যৱসায়িক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য 42 টকাৰ পৰা 53.50 টকালৈ বৃদ্ধি পাইছে। অৱশ্যে ঘৰুৱা ৰন্ধন গেছৰ মূল্য এতিয়াও অপৰিৱৰ্তিত হৈ আছে। দিল্লীত ব্যৱসায়িক ৰন্ধন গেছৰ মূল্য প্ৰতি চিলিণ্ডাৰত 3,113.50 টকা হৈছে। একেদৰে মুম্বাইত এনে চিলিণ্ডাৰৰ মূল্য 3,067.50 টকা, কলকাতাত 3,255.50 টকা আৰু চেন্নাইত 3,283 টকালৈ বৃদ্ধি হৈছে। নগাঁও চহৰৰ লাওখোৱা পথৰ নিবাসী বিশিষ্ট সমাজসেৱক ভাৰত চন্দ্ৰ গোস্বামীৰ আজি দিনৰ 11 বজাত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 82 বছৰ। নগাঁৱৰ বহুকেইটা আখাইৰ অনুষ্ঠানৰ সৈতে জড়িত থকা গোস্বামীৰ মৃত্যুত অঞ্চলটোত শোকৰ চাপৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। নতুন দিল্লীত উপৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণনক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাৎ। 10খন ৰাজ্যৰ 24খন ৰাজ্যসভা আসনৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি। ৰাজ্যজুৰি শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক জয়ন্তী পালন আৰু মানস ৰাষ্ট্ৰীয় উদ্যানৰ 2025-26 পৰ্যটন বৰ্ষৰ বাবে ৰিভাৰ ৰাফটিং আৰু হাতী চাফাৰী বন্ধ। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত শুনিবলৈ পাব।